Good morning. Itu Agashvani Kohima. Pujulaga khobor puriyasim kongdongla. Vice President Jagdeep Dhankar kwesi ke mushbut judicial system to democracy jigina rakhibole aro parhai jabo karone bishi zaruri ase. Ikta kitab release kuri dia function nai Delhi ti jagalisam kotha kore Shri Dhankar kwesi pura duniya di investigate koriado executive laga icha di ase aro faisla du judiciary opori thaki ase. Justice Verma Keshrodi Vice President ba mamla di joldi investigate koribole dorkar janaisi enaka hole sachcha du ulai jabali paribo. Agriculture and Farmers Welfare Minister Shivraj Singh Chauhan pra jakale koise ki Indus Waters Treaty rokhai rakhya pra Jammu Kashmir Rajasthan Haryana Punjab aur Himachal Pradesh laga kisama jaga khan laga kisan khan bishi dangor hisabi labh hobole ase minister ba desh laga kisan khan alag alag groups logoti Nai Delhi de baatchit kuria samay de to koise Shri Chauhan pra itu pani chalabole de ekta comprehensive strategy to banai gina ahi thakya samay de Sob Karone, Dangor Hisapi Lab Diboli Koise, Shri Chauhan Pra, Indus Waters Treaty Suspension Kuridia do Dangor Fesla Sibili Koise, Taira Kusiki Pakistan Logodi Pani Diado, Indian Farmers Logodi Anniai Kuridia Se.
Ekbar हम सब ये संकल्प लें कि भारत माँ तेरी कोख से पैदा होने वाले करोड़ों करोड़ किसान भी हैं अगर जरूरत पड़ी तो खून की अंतिम बूंद दे देंगे लेकिन तेरा माता झुकने नहीं दिया हम हर बलिदान के लिए तैयार हर कुर्बानी के लिए तैयार हैं
You know, Minister, ba farmers group logo laga representative logo de baatchit kurisi aro Indus Waters Treaty de taikan laga bhavana kuthakan bhi huni thaki se. Foreign Secretary Vikram Misri ba Parliamentary Standing Committee on Current Foreign Policy Developments logo de India aro Pakistan logo jore de jaakali kuthakuri se. Tar ba committee de Congress MP Shashi Tharoor ba loy gina thakya logo de Operation Sindur logo joriya aro ito pasod Pakistan logo de ceasefire janai de akan laga koyti se. Meeting pasod de khobor manu khan logo de kuthakuri Shri Tharoor ba briefing laga de kuthakuri se.
We had a very comprehensive and rich discussion. It was a very thorough, wide-ranging discussion. Many of the MPs had thoughtful questions to ask. The committee has in many ways covered a lot of constructive ground and is left with satisfactory responses to various questions. And we are parting in very positive spirit.
Idu sobse pahila bar uccha sarkar officials ikta John Bra ikta parliamentary panel lokodi bahalkam atangwad hamla koriya aru Pakistan aur Pakistan okupai Jammu aur Kashmiri atangwad jaga khan khilavi India bra wapas hamla kori dia pasot foreign policy developments di kotha kori dia hoise Union Hobbinister Amit Sharma, Noton Overseas Citizen of India, OCI Portal Don Nai Delhi Di Jayakali Suru Kuri Di Se. Noton Portal Ba, Bhalwala Functionality, Advanced Security Aru Asan Ba Chalabali Experience Tu Idya Thakya, 5 million OCI Cardholders Aru Noton Users Lokoti Di Bula Se. Ido Occasion Di, Home Minister Ba Kwe Se Ki India Bra OCI Cardholders Lokoti Sobsi Bhal, Immigration Facilities Di Bula Khutai Kwishish Kuriya Se. Narendra Modi bra Noton OCI portal du suru kuri dise ekta social media post de Shri Modi bra koise ke bhal wala features aro functionality bra Noton OCI portal de dangro godam agi kuri dikena manukhan karone digital governance asan ba chalabali diado parhai dibele ase Government e-marketplace GEM2 duniya laga sobse dangor aro beshi efficient public e-procurement platform majodi ekta hoygina asan ba cholaboli paria aro komti dam logote banai dise chief executive officer GEM Mihir Kumar bra GEM laga 8 incorporation din laga occasion di jakali press conference Nai Delhi de kotha kuria samoy itu koi dise shri kumar bra koise GEM bra 10 lakh por micro small aro medium enterprises 1.3 lakh artisans are weavers, 1.84 lakh Mikey entrepreneurs are 31,000 startups kan milai rakhi de se. Union Sports Minister Mansukh Mandaviya pra kwese ke sobse pahila bar Khelo India Beach Games to Khokla Beach Union Territory of DOD Jayakali Sam kholai ni se. Occasion di kutha kure Shri Mandaviya pra kwese ke Prime Minister Narendra Modi laka leadership ni chiri Bishi Gaudam kan nothai kina desh di sports to parhai di bolya se.
दोस्तों देश मोदी जी के नेतृत्व में बदल रहा है आगे बढ़ रहा है नया भारत का निर्माण हो रहा है और नया भारत का नौजवान आज फिट इंडिया के द्वारा फिट इंडिया के माध्यम से वो फिट रहने की कोशिश कर रहा है स्पोर्ट्स को जीवन मंत्र बना रहा है
দেশ পৰা 1000 ওপৰ এথলিটছ কানি গেম দি ভাগ লবলৈ আছে। গেমছটো আহিয়া শনিবাৰ শেষ হবলৈ আছে। আৰু পাব্লিক ছাৰ্ভিছ লগা ইচাদি গভৰ্ণৰ নাগালেণ্ড বা আই ই এছ এন চি এছ আৰু দুচৰা অফিচেছ কান লগা ট্ৰান্সফাৰ আৰু পষ্টিং ৰিটেনশ্যন কৰাৰ কাৰণে অৰ্ডাৰটো লগে লগে পৰা ওলাই দিছে। অৰ্ডাৰ হিচাপটি ডঃ জি হকোকা চেমা আই আৰ এছ কমিশ্যনাৰ ছেক্ৰেটাৰী আই টি এন চিৰ কমিশ্যনাৰ ছেক্ৰেটাৰী লেণ্ড ৰিচৰ্চেছ হিচাপ ট্ৰান্সফাৰ কৰি পষ্ট কৰি দিছে। জাৰেনথং ইজং আই ই এছ ছেক্ৰেটাৰী কৰ্পৰেশ্যনটো ছেক্ৰেটাৰী পি এইচ ডি হিচাপ ট্ৰান্সফাৰ কৰি দিছে। ৰেনথং লথা এন চি এছ কমিশ্যনাৰ ছেক্ৰেটাৰী পি এইচ ডিটো কমিশ্যনাৰ ছেক্ৰেটাৰী কৰ্পৰেশ্যন হিচাপে ট্ৰান্সফাৰ আৰু পষ্ট কৰি দিছে। আৰু এইটোৰ লগত আজি ফুজৰ লগা খবৰ ইমান ডিচেছ কৰি আছে। শুনি থাকিবি আজি চাম 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে।